প্ৰথম থেছালনিকিয়া 5 অধ্যায় প্ৰভুৰ আগমনৰ কাৰণে প্ৰস্তুত হোৱা। হে ভাইসকল, এতিয়া সেই কাল বা সেই সময়ৰ কথা মই আপোনালোকলৈ একো লিখাৰ প্ৰয়োজন নাই, কিয়নো আপোনালোকে নিজেই ভালদৰে জানে যে ৰাতি যেনেকৈ চোৰ আহে, প্ৰভুৰ দিনটো তেনেকৈয়ে আহিব। যেতিয়া লোকসকলে শান্তি আৰু নিৰাপত্তাৰ কথা ক'ব, তেতিয়া হঠাতে বা গৰ্ভৱতীৰ প্ৰসৱ বেদনাৰ নিচিনাকৈ তেওঁলোকলৈকো বিনাশ আহিব আৰু তেওঁলোক কোনোমতেই সাৰিব নোৱাৰিব। কিন্তু হে ভাইসকল, চোৰৰ আহিব পৰাকৈ সেইদিন আপোনালোকৰ ওচৰত উপস্থিত হ'বলৈ এতিয়া আপোনালোক পুনৰ আন্ধাৰত থকা নাই, কিয়নো আপোনালোক সকলোৱেই পোহৰৰ আৰু দিনৰ সন্তান। আমি ৰাতি বা আন্ধাৰৰ লোক নহওঁ। এই হেতুকে আহক আমি আন লোকৰ নিচিনাকৈ টোপনিয়াই নাথাকি পৰ দি আৰু সংযত হৈ থাকো হওক। কিয়নো যিসকলে টোপনিয়ায় তেওঁলোকে ৰাতিহে টোপনিয়ায়, যিসকল মদ্যপায়ী তেওঁলোক ৰাতিহে মতাল হয়। কিন্তু আমি হলে দিনৰ সন্তান হোৱাত আহক আমি সংযমী হওঁ, বিশ্বাস আৰু প্ৰেমৰ বুকুবৰি পিন্ধি মূৰত পৰিত্ৰাণৰ আশাৰূপ নিশ্চয়তাৰ টকয়া পিন্ধো হওক। কিয়নো আমি ক্ৰোধৰ পাত্ৰ হ'বলৈ নহয়, আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ দ্বাৰাই পৰিত্ৰাণ লাভ কৰিবলৈহে ঈশ্বৰে আমাক মনোনীত কৰিলে। আমি জীয়াই থাকোঁ বা নিদ্ৰিত অৱস্থাতেই থাকোঁ, আমি যেন তেওঁৰ লগতে জীৱিত থাকিব পাৰোঁ, এইকাৰণে যীশুৱে আমাৰ কাৰণে প্ৰাণ দিলে। এতেকে আপোনালোকে এতিয়া যেনেকৈ আছে তেনেকৈয়ে পৰস্পৰে সান্ত্বনা দি থাকক আৰু এজনে আনজনক গঢ় দি তোলক। শেষ কথা, ভাইসকল, আমি বিনয় কৰোঁ, যি লোকসকলে আপোনালোকৰ মাজত পৰিশ্ৰম কৰে আৰু প্ৰভুত আপোনালোকৰ ওপৰত পৰিচালনাত আছে আৰু আপোনালোকক উপদেশ দিয়ে, সেই লোকসকলক আপোনালোকে সন্মান কৰক। আমি পুনৰ কওঁ, আপোনালোকে তেওঁলোকৰ কাৰ্যৰ কাৰণে প্ৰেমৰ মনোভাৱেৰে অতিশয়ৰূপে তেওঁলোকক সন্মান কৰক আৰু পৰস্পৰৰ মাজত শান্তি বজাই ৰাখক। ভাইসকল, আমি আপোনালোকক এই উপদেশ দিওঁ, অনিয়মত হৈ চলা লোকক আপোনালোকে সাৱধান কৰক, নিৰুৎসাহী লোকক উৎসাহ দিয়ক, দুৰ্বল লোকৰ সাৰথী হওক আৰু সকলোৰে প্ৰতি সহিষ্ণু হওক। সাৱধান, কোনেও যেন অপকাৰৰ সলনি কাৰো অপকাৰ নকৰে, কিন্তু পৰস্পৰৰ আৰু সকলোৰে কাৰণে যি উত্তম তেনে কৰ্ম কৰিবলৈ যেন চেষ্টা কৰে। সকলো সময়তে আনন্দত থাকক, নিৰন্তৰে প্ৰাৰ্থনা কৰি থাকক, সকলো বিষয়তে ঈশ্বৰক ধন্যবাদ দিয়ক, কিয়নো আপোনালোকৰ প্ৰতি খ্ৰীষ্ট যীশুত ঈশ্বৰৰ এই ইচ্ছা। পবিত্ৰ আত্মাক নুনুমাব, ভাৱবাণী সেও জ্ঞান নকৰিব, সকলো বিষয় বিবেচনা কৰি যি বিষয় ভাল তাকে ধৰি ৰাখক, সকলো প্ৰকাৰৰ মন্দৰ পৰা পৃথকে থাকক। শান্তিদাতা ঈশ্বৰে আপোনালোকক সম্পূৰ্ণৰূপে পবিত্ৰ কৰক আৰু আপোনালোকৰ আত্মা, প্ৰাণ আৰু শৰীৰ আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ আগমনৰ দিন পৰ্যন্ত নিৰ্দোষীৰূপে সম্পূৰ্ণকৈ ৰক্ষিত হওক। যিজনে আপোনালোকক আমন্ত্ৰণ কৰিছে তেওঁৱেই সেয়া কৰিব, কাৰণ তেওঁ বিশ্বাসী। ভাইসকল, আমাৰ কাৰণেও প্ৰাৰ্থনা কৰিব। সকলো ভাইকে পবিত্ৰ চুমাৰে শুভেচ্ছা জনাব। মই আপোনালোকৰ প্ৰভুৰ যোগেদি এই অনুৰোধ কৰোঁ যে এই পত্ৰ যেন সকলো ভাইৰ আগত পাঠ কৰি শুনোৱা হয়। আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোক সকলোৰে লগত থাকক।